فتولى عنهم وقال يا قوم لقد أبلغتكم رسالة ربي ونصحت لكم ولكن لا تحبون الناصحين.
ইয়াৰ পিছত তেওঁ সিহঁতৰ পৰা মুখ ঘূৰাই লৈ ক'লে, হে মোৰ সম্প্ৰদায়, মই মোৰ প্ৰতিপালকৰ ৰিচালত অৰ্থাৎ যিটো প্ৰদান কৰি মোক প্ৰেৰণ কৰা হৈছিল সেয়া তোমালোকৰ ওচৰলৈ পৌঁছাই দিছিলোঁ আৰু তোমালোকৰ কল্যাণ কামনা কৰিছিলোঁ, কিন্তু তোমালোকেহে কল্যাণকামীসকলক পচন্দ নকৰা।